এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। সন্ধিয়া ছয় বজাৰ বাতৰি কৰিছে কাৰ্যসূচীৰ অচক্ৰৱৰ্তী। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো যে ধৰ্মীয় ৰীতি নীতি আৰু উৎসাহ উদ্দীপনাৰে সিদ্ধিদাতা বিঘিনী বিনাশক গণেশী গোটৰ পূজা অৰ্চনা কৰা হৈছে। এই উপলক্ষে আজি গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ গণেশ মন্দিৰসমূহত অগণন ভক্তৰ সমাগম পৰিলক্ষিত হয়। গুৱাহাটী মহানগৰীৰ লতাশিল, গণেশগুৰি আৰু খানাপাৰা গণেশ মন্দিৰত প্ৰতি সিদ্ধিদাতাৰ পূজা অৰ্চনাৰ বাবে ভক্তৰ দীঘলীয়া শাৰী পৰিলক্ষিত হয়। গণেশ চতুৰ্থী উপলক্ষে গণেশ মন্দিৰসমূহত বিভিন্ন ধৰ্মীয় কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তৰ কামাৰবেচা লক্ষী বজাৰত আজি গণেশ চতুৰ্থী উপলক্ষে পুৱাৰে পৰা ভগৱান গণেশৰ বন্দনাৰে চুৱাটি মুখৰিত হৈ পৰে। বিগত 59 বছৰ ধৰি এই অঞ্চলত গণেশ চতুৰ্থী পালন কৰি অহা হৈছে। বৰাক উপত্যকাৰ কৰিমগঞ্জ জিলাত স্বতঃপিহিত ৰীতি নীতিৰে গণেশ চতুৰ্থী পালন কৰা হৈছে। বদৰপুৰ এছ টি ৰোডত পাঁচদিনীয়া কাৰ্যসূচীৰে আয়োজিত এই পূজাৰ সৈতে সংগতি ৰাখি শিশুসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে গণেশ চতুৰ্থী উপলক্ষে দেশবাসীক ওলগ জনাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও গণেশ চতুৰ্থী উপলক্ষে দেশবাসীক আন্তৰিক শুভেচ্ছা জনাইছে আৰু সকলোৰে সমৃদ্ধিৰ বাবে গণেশ চতুৰ্থীক প্ৰাৰ্থনা জনাইছে। অসম চুক্তিৰ 6 নম্বৰ দফা ৰূপায়ণৰ বাবে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ নেতৃত্বত গঠিত সমিতিয়ে দিয়া পৰামৰ্শৰ ভিতৰত 12টা পৰামৰ্শ অহা বছৰৰ 15 এপ্ৰিলৰ ভিতৰত কাৰ্যকৰী কৰাৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি এখন সংবাদমেলত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে কমিটিয়ে দিয়া 67টা পৰামৰ্শৰ ভিতৰত 5টা প্ৰক্ৰিয়াগত হিচাপে বিবেচনা কৰা হৈছে। আনহাতে কেইটামান পৰামৰ্শ কাৰ্যকৰী কৰাৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰ উভয়ৰে সহমতৰ প্ৰয়োজন। এনেধৰণৰ কেইটামান পৰামৰ্শ ৰূপায়ণৰ বাবে সংবিধান সংশোধনৰ প্ৰয়োজন হ'ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। ডঃ শৰ্মাই লগতে কয় যে ৰাজ্য চৰকাৰে ৰূপায়ণ কৰিব পৰা 12টা পৰামৰ্শৰ ভিতৰত ভাষা আৰু ভূমিৰ অধিকাৰৰ লগতে সাংস্কৃতিক ৰক্ষণাবেক্ষণ সম্পৰ্কীয় বিষয়ো জড়িত হৈ আছে। তদুপৰি ভাষাৰ ক্ষেত্ৰত আগবঢ়োৱা কেইটামান পৰামৰ্শ কাৰ্যকৰী কৰাৰ পূৰ্বে সদৌ ছাত্ৰ সন্থা বি টি আৰ কাৰ্ণিয়ান আৰু ডিমা হাছৰ স্বায়ত্তশাসিত পৰিষদ তথা বৰাক উপত্যকাৰ জনসাধাৰণৰ সৈতে আলাপ আলোচনাৰ প্ৰয়োজন হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। আনহাতে ব্ৰহ্মপুত্ৰ উপত্যকাত এই পৰামৰ্শসমূহ কাৰ্যকৰী কৰাৰ দিশত কোনো অসুবিধা নহয় বুলি তেওঁ উল্লেখ কৰে। এনেধৰণৰ 12টা পৰামৰ্শ কাৰ্যকৰী কৰাৰ বাবে পৰৱৰ্তী 3-4 মাহ ধৰি সদৌ ছাত্ৰ সন্থাৰ প্ৰতিনিধিৰ সৈতে ৰাজ্য চৰকাৰে আলাপ আলোচনা কৰি নিৰ্ণয় সিদ্ধান্ত ল'ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। কেন্দ্ৰীয় চৰকাৰৰ অধীনত থকা বিষয়সমূহৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে ঐকান্তিক প্ৰচেষ্টাৰে আলোচনা কৰি এই পৰামৰ্শসমূহ কাৰ্যকৰী কৰাৰ ব্যৱস্থা ল'ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। আজি আন্তঃৰাষ্ট্ৰীয় সঘন সংৰক্ষণ আৰু সজাগতা দিৱস পালন কৰা হৈছে। বিলুপ্তপ্ৰায় সঘনৰ প্ৰজাতি সংৰক্ষণৰ বাবে পৰিৱেশ ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত ইয়াৰ ভূমিকা সম্পৰ্কে অৱগত কৰিবলৈ এই দিৱস পালন কৰা হৈছে। গোলাঘাট জিলাত আদি কাৰ্পেট ফাউণ্ডেশ্যনৰ উদ্যোগত তথা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ সহযোগত এই দিৱস পালন কৰা হয়। এই উপলক্ষে 12খন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মাজত চিত্ৰকাম প্ৰতিযোগিতা অনুষ্ঠিত হয়। আজি ডিব্ৰুগড় জিলা স্বাস্থ্য সমিতি আৰু ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কাৰ্যক্ৰম ডিব্ৰুগড় উদ্যোগত অসম চিকিৎসা মহাবিদ্যালয়ত হৃদৰোগ আৰু ৰক্তজনিত জটিল ৰোগত আক্ৰান্ত শিশুসকলৰ বাবে এটা বিশেষ চিকিৎসা শিবিৰ অনুষ্ঠিত কৰা হয়। বেংগালুৰুৰ নাৰায়ণ হৃদয়ালয়ৰ সবল বিশেষ শিশু চিকিৎসকে সেৱা আগবঢ়োৱা এই শিবিৰত বিশেষকৈ ডিব্ৰুগড় আৰু চৰাইদেউ লিউকেমিয়া থেলাচেমিয়াকে আদি কৰি জটিল ৰক্তজনিত ৰোগত আক্ৰান্ত হোৱা শিশুসকলৰ চিকিৎসা প্ৰদানৰ উদ্দেশ্যে এই শিবিৰৰ আয়োজন কৰা হৈছে। প্ৰায় 300ৰো অধিক শিশুৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰা এই শিবিৰৰ শুভ উদ্বোধন কৰে অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ সন্দীপ কাকতি। পৰৱৰ্তী পৰ্যায়ত 0-14 মহীয়া শিশুৰ বাবে এই ৰক্তজনিত ৰোগত আক্ৰান্ত হৈ অস্থি মজ্জা সংৰোপণ সম্পৰ্কীয় তথা 0-18 মহীয়া হৃদৰোগত আক্ৰান্ত শিশু সম্পূৰ্ণ বিনামূলীয়াকৈ স্বাস্থ্যসেৱা উপলব্ধ হ'ব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে আজি নিশা 8:02 ফৰ দৃষ্টিপাত অনুষ্ঠানত উত্তৰ পূৰ্বাঞ্চলৰ ৰেলৱেৰ আধুনিকীকৰণ সন্দৰ্ভত আলোচনা প্ৰচাৰ কৰিব। এই অনুষ্ঠানত উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিলজল কিশোৰ শৰ্মা সমল ব্যক্তি হিচাপে উপস্থিত থাকিব। আগ্ৰহী শ্ৰোতাই অনুষ্ঠান চলি থকাৰ সময়ত 03-61-266-1876 আৰু 266-23-25 নম্বৰত ফোন কৰি শ্ৰীশৰ্মাৰ সৈতে কথা পাতিব পাৰিব। আমাৰ এতিয়াৰ বাতৰি ইমানতন্ত কৰিম।